আদিপুস্তক পঞ্চল্লিশ অধ্যায়। যোচেপে নিজৰ পৰিচয় দিয়া। তেতিয়া যোচেপে তেওঁ কৰ্মচাৰীসকলৰ সন্মুখত নিজকে নিয়ন্ত্ৰণ ৰাখিব নোৱাৰিলে। তেওঁ চিঞৰি ক'লে, মোৰ আগৰ পৰা সকলো গুচি যাওক। সেয়ে ভাই ককাইসকলৰ ওচৰত যোচেপে যেতিয়া নিজৰ পৰিচয় দিলে, তেতিয়া তেওঁ কাষত কোনো দাস থিয় হৈ থকা নাছিল। তাৰ পাছত তেওঁ চিঞৰি চিঞৰি ইমানকৈ কান্দিব ধৰিলে যে মিছৰীয়াসকলে তেওঁ কান্দোন শুনা পালে, আৰু ফৰোণৰ ঘৰত থকা লোকসকলেও শুনা পালে। যোচেফে ককায়েকসকলক ক'লে, মই যোচেফ, মোৰ পিতৃ কি এতিয়াও জীয়াই আছেনে? এই কথা শুনি তেওঁ ককায়েকসকলে একো উত্তৰ দিব নোৱাৰিলে, কাৰণ যোচেফৰ উপস্থিতিত তেওঁলোক হতবুদ্ধি হ'ল। তেতিয়া যোচেফে তেওঁ ভাই ককায়েকসকলক ক'লে, তোমালোকে অনুগ্ৰহ কৰি মোৰ ওচৰ চাপি আহা। তাতে তেওঁলোকে ওচৰ চাপি অহাত তেওঁ ক'লে, মই যোচেফ, তোমালোকৰ সেই ভাই যিজনক তোমালোকে মিছৰ দেশলৈ বিক্ৰী কৰি দিছিলা। কিন্তু তোমালোকে মোক এতিয়া বিক্ৰী কৰি দিছিলা বুলি এতিয়া বেজাৰ নকৰিবা, নাইবা নিজৰ ওপৰত খং নকৰিবা। কিন্তু প্ৰাণ ৰক্ষা কৰিবৰ কাৰণেহে ঈশ্বৰে তোমালোকৰ আগেৰে মোক ইয়ালৈ পঠিয়ালে, কাৰণ এই দুবছৰ ধৰি দেশত আকাল হৈছে। এইদৰে আৰু পাঁচ বছৰ কাল চলিব, কোনো খেতি কৰা নহ'ব আৰু শস্য দোৱাও নহ'ব। পৃথিৱীত অৱশেষ স্বৰূপে তোমালোকৰ বংশক জীৱিত ৰাখিবৰ কাৰণে আৰু ধ্বংসৰ পৰা উদ্ধাৰ কৰি তোমালোকৰ প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে ঈশ্বৰে তোমালোকৰ আগেৰে মোক পঠাই দিলে। গতিকে তোমালোকে মোক ইয়ালৈ পঠোৱা নাই, ঈশ্বৰেহে পঠালে। তেওঁ মোক ফৰোণৰ এজন পিতৃৰ স্থানত ৰাখিলে আৰু তেওঁ গোটেই পৰিয়ালৰ অধিপতি কৰিলে। ইয়াৰোপৰি তেওঁ মোক গোটেই মিছৰ দেশৰ ওপৰত শাসনকৰ্তা পাতিলে। এতিয়া তোমালোকে অতি শীঘ্ৰেই পিতাই ওচৰলৈ গৈ তেওঁক কোৱাগৈ যে আপোনাৰ পুত্ৰ যোচেফে এই কথা কৈছে, ঈশ্বৰে মোক সমুদায় মিছৰ দেশৰ অধিপতি কৰিলে। আপুনি এতিয়া পলম নকৰি মোৰ ওচৰলৈ নামি আহক। আপুনি আহি গোচন এলেকাত বাস কৰিব। তাতে আপুনি আৰু আপোনাৰ ল'ৰা ছোৱালী, আপোনাৰ নাতি নাতিনী, আপোনাৰ পশু আৰু মেৰ ছাগৰ জাককে আদি কৰি যি সকলো আপোনাৰ আছে, সেই সকলোবোৰ লৈ মোৰ কাষত থাকিব। আপোনাৰ, আপোনাৰ পৰিয়ালৰ আৰু আপোনাৰ আন লোকসকলৰ যাতে কোনো অভাৱ নহয়, সেইবাবে মই সেই ঠাইতে আপোনালোকৰ বাবে যোগানৰ ব্যৱস্থা কৰিম, কিয়নো আকাল শেষ হ'বলৈ এতিয়াও পাঁচ বছৰ আছে। মই যে নিজ মুখেৰে তোমালোকক এইবোৰ কৈছোঁ, ইয়াক তোমালোকে নিজৰ চকুৰে দেখা পাইছা আৰু মোৰ ভাই বিনজামিনৰ চকুৱেও দেখিছে। মিছৰ দেশত থকা মোৰ ক্ষমতাৰ বিষয়ে আৰু যি সকলোবোৰ দেখিছা, সেইবোৰৰ বিষয়ে মোৰ পিতাৰ ওচৰত গৈ জনাবা। এতিয়া সোনকালে কৰা আৰু পিতাক ইয়ালৈ লৈ আনাগৈ। তেতিয়া তেওঁৰ ভায়েক বিনজামিনৰ ডিঙিত ধৰি কান্দিবলৈ ধৰিলে, আৰু বিনজামিনেও তেওঁৰ ডিঙিত ধৰি কান্দিলে। পাছত যোচেফে তেওঁৰ সকলো ভায়েক ককায়েকক চুমা খালে আৰু তেওঁলোকৰো ডিঙিত ধৰি কান্দিলে। তাৰ পাছতহে তেওঁৰ ককায়েকসকলে তেওঁৰ লগত কথা পাতিলে। যোচেফৰ ভাই ককায়েকসকল অহাৰ বাতৰি যেতিয়া ফৰোণৰ ঘৰত লোকসকলে শুনিবলৈ পালে, তেতিয়া ফৰোণ আৰু তেওঁ কৰ্মচাৰীসকল অতিশয় আনন্দিত হ'ল। ফৰোণে যোচেফক ক'লে, তোমাৰ ভাই ককায়েকসকলক ক'বা তেওঁলোকে যেন এনেদৰে কৰে। তেওঁলোকৰ গাধৰবোৰত শস্য বোজা লৈ তেওঁলোক কনান দেশলৈ উলটি যাওক, আৰু তেওঁলোকৰ পিতৃৰ সৈতে সপৰিবাৰক লৈ তেওঁলোকে মোৰ ওচৰলৈ আহক। ইয়াকো ক'বা যে মিছৰ দেশৰ উত্তম উত্তম বস্তু মই তেওঁলোকক দিম, আৰু দেশৰ ভাল খাদ্য তেওঁলোকে ভোগ কৰিবলৈ পাব। এতিয়া তোমাক মই আদেশ দিছোঁ, তুমি তোমাৰ ভাই ককায়েকসকলক ক'বা তোমালোকৰ ল'ৰা ছোৱালী ভাইজাসকলৰ কাৰণে মিছৰ দেশৰ পৰা কিছুমান পশুৱে টনা গাড়ী লৈ যোৱা আৰু তোমালোকৰ পিতৃক লৈ ঘূৰি আহা। তোমালোকে তোমালোকৰ বস্তুবোৰক লৈ চিন্তা নকৰিবা, কাৰণ সমগ্ৰ মিছৰ দেশৰ উত্তম উত্তম বস্তুবোৰতো তোমালোকৰেই। পাছত ইজৰাইলৰ পুত্ৰসকলে তেনেকৈ কৰিলে। ফৰোনৰ আদেশ অনুসাৰে যোছেফে তেওঁলোকৰ কাৰণে গাড়ী আৰু পথত যোৱাৰ বাবে প্ৰয়োজনীয় বস্তুবোৰো দিলে। তেওঁলোকৰ প্ৰত্যেককে এযোৰকৈ পোছাক দিলে, কিন্তু বিঞ্জামিনক হলে তেওঁ 300 শেকল ৰূপৰ মুদ্ৰা আৰু 5 যোৰ পোছাক দিলে। তাৰপাছত তেওঁ পিতৃৰ কাৰণে তেওঁ এইখিনি বস্তু পঠালে, 10টা গাধ আৰু 10জনী গাধী। এই 10টা গাধৰ পিঠিত মিছৰ দেশৰ উত্তম উত্তম বস্তুবোৰ বুজাই কৰা আছিল আৰু গাধীবোৰৰ পিঠিত আছিল পিতৃৰ বাটৰ বাবে শস্য, পিঠা আৰু আন আন খোৱা বস্তুসমূহ। এইদৰে ব্যৱস্থা কৰি তেওঁ নিজৰ ভাই ককাইসকলক পঠাই দিলে। বিদায়ৰ সময়ত তেওঁলোকক ক'লে, সাৱধান, বাটত তোমালোকে কাজিয়া পেচাল নকৰিবা। পাছত তেওঁলোকে মিছৰ দেশৰ পৰা গৈ কনান দেশত থকা তেওঁলোকৰ পিতৃ জাকোবৰ ওচৰলৈ গ'ল। তেওঁলোকে তেওঁক ক'লে, যোছেফ এতিয়াও জীয়াই আছে আৰু সিয়েই গোটেই মিছৰ দেশৰ শাসনকৰ্তা। জাকোবে যেতিয়া এই কথা শুনিলে তেতিয়া তেওঁ স্তম্ভিত হৈ পৰিল, কিয়নো পুত্ৰসকলৰ কথাষাৰ তেওঁ বিশ্বাসেই হোৱা নাছিল। পাছত যোছেফে তেওঁলোকক যি যি কৈছিল সেইবোৰ শুনি আৰু তেওঁক লৈ যোৱাৰ কাৰণে যোছেফে যি গাড়ী পঠাইছিল তাকে দেখি তেওঁলোকৰ পিতৃ জাকোবৰ মন জাগি উঠিল। তেওঁ ক'লে, মোৰ পুত্ৰ যোছেফ যে এতিয়াও জীয়াই আছে সেয়াই যথেষ্ট, মৃত্যুৰ আগতে মই গৈ তাক চাম।